قل نزله روح القدس من ربك بالحق ليثبت الذين آمنوا وهدى وبشرى للمسلمين.
কোয়া তোমার প্রতিপালকৰ তৰফৰ পৰা ৰুহুল কুদুসে অৰ্থাৎ জিব্ৰিলে যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ.